এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নুমলীগড়ত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ, প্ৰধানমন্ত্ৰীৰ অহা 13 ছেপ্টেম্বৰত আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা 3খন এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ, বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত, ৰাজ্যিক নিৰ্বাচন আয়োগৰ আজি ওজৰ আপত্তি নিষ্পত্তি পৰ্টেল মুকলি, ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ৰ পৰ্যায়ক্ৰমে সকলো শাখা মুকলি কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত UAEৰ বিৰুদ্ধে অৱতীৰ্ণ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 14 ছেপ্টেম্বৰত নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ তথা সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰাকে ধৰি স্থানীয় বিধায়কসকল উপস্থিত থাকে। ডঃ শৰ্মাই নুমলীগড়ৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি উদ্বোধন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ বিষয়ে উল্লেখ কৰে।
14 তাৰিখে অর্থাৎ 14 ছেপ্টেম্বৰ তাৰিখ প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়া নুমলীগড় শোধানাগারলৈ আহিব আর তেখেতে নুমলীগড়ত ইতিমধ্যে 5,000 কোটি টকা বেয়ে নির্মাণ সম্পূর্ণ হওয়া বায়ো ইথানল রিফাইনেরি, যেটো দেশের ভিতরতে সর্বপ্রথম হব, সেই রিফাইনেরিটো শুভ উদ্বোধন করব। বায়ো ইথানল রিফাইনেরির শুভ উদ্বোধন পিছত প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়া নুমলীগড়ের এই ট্যাঙ্কার সেডত সরকারে আয়োজন করা এখন রাজহুয়া সভাত তেখেতে ভাষণ দিব আর এই সভাত পলি প্রপেলিট নামের যেটো এক প্রকার কব গেলে বহুত বিলাক বাই প্রডাক্ট নুমলীগড়ে নির্মাণ করব, এই পলি প্রপেলিন প্রকল্পটির আধারশিলা প্রধানমন্ত্রী ডাঙরিয়ার করকমলে সম্পন্ন হবে। এই প্রকল্পটোত 7,000 কোটি টকা নুমলীগড় রিফাইনেরি আর ভারত সরকারে ব্যয় করিব।
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক সন্মান জনাই নুমলীগড় আৰু মণিপুৰৰ মুৰে সংযোগী 339 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগড় শোধনাগাৰক সংযোগ কৰা 2.2 কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱা প্ৰধানমন্ত্ৰী নিম আলিবাট হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 600 নিমপুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰম্ভ কৰা এই পদক্ষেপৰ অংশ হিচাপে আজি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এটা নিমপুলি ৰোপণ কৰে। উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰৰ 50% অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্ৰকল্পটোৰ পৰা প্ৰতি বছৰে 50,000 টন ইথানল, 18,000 টন ফাৰফিউ আৰু 11,000 টন এচিডিক এচিড উৎপাদন কৰা হ'ব। অৱশিষ্ট লিগনিনৰ পৰা 25 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি জৈৱ ইথানল প্ৰকল্পৰ পৰিচালন সঞ্চালকে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে দৰং জিলাত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ মঙলদৈত প্ৰায় 576 কোটি টকা ব্যয়েৰে দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন GNM স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰায় 7,000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে 13 ছেপ্টেম্বৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে গুৱাহাটীত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। এই অনুষ্ঠানত ৰাজ্যৰ 1,000ৰো অধিক শিল্পীয়ে ভূপেন হাজৰিকাৰ 14টা গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থ উন্মোচন কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে অহা 13 ছেপ্টেম্বৰৰ বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱাৰ পূৰ্বে মণিপুৰত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। তেওঁ চুৰাচান্দপুৰ আৰু ইম্ফলত জনসভাত অংশ ল'ব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি চুৰাচান্দপুৰ জিলাত প্ৰস্তুতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে অহা 13 ছেপ্টেম্বৰত মিজোৰামৰ ৰাজধানী আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা নতুন দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু কলকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। চাইৰাং আৰু দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনৰ মাজত সপ্তাহত এদিনকৈ চলিবলগীয়া 20507 আৰু 20508 নম্বৰৰ এই ৰাজধানী এক্সপ্ৰেছখনে চাইৰাঙৰ পৰা আনন্দ বিহাৰলৈ 2,510 কিলোমিটাৰ দূৰত্ব 43 ঘণ্টা 25 মিনিটত সম্পূৰ্ণ কৰিব। নিয়মীয়া যাত্ৰাত এই ৰেলগাড়ীখন প্ৰতি শুকুৰবাৰে বিয়লি 4:30 বজাত চাইৰাঙৰ পৰা যাত্ৰা কৰি দেওবাৰে দিনৰ 10:50 বজাত আনন্দ বিহাৰ পাবগৈ আৰু উভতনি যাত্ৰা দেওবাৰে সন্ধিয়া 7:50 বজাত কৰি মঙলবাৰে বিয়লি 3:15 বজাত চাইৰাং পাবহি। গুৱাহাটী আৰু চাইৰাঙৰ মাজত প্ৰৱৰ্তন কৰা 15609 আৰু 15610 নম্বৰৰ দৈনিক ৰেলগাড়ীখনে সন্ধিয়া 7 বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰি পিছদিনা পুৱা 8:30 বজাত চাইৰাং পাবগৈ। একেদৰে চাইৰাঙৰ পৰাও সন্ধিয়া 7 বজাত যাত্ৰা কৰি পিছদিনা পুৱা 8:30 বজাত গুৱাহাটী পাবহি। আনহাতে 13125 আৰু 13126 নম্বৰৰ ত্ৰিসাপ্তাহিক ৰেলগাড়ীখনে চাইৰাং আৰু কলকাতাৰ মাজৰ 1512 কিলোমিটাৰ দূৰত্ব 31 ঘণ্টাত সম্পূৰ্ণ কৰিব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পন্নীৰ পাকিস্তানী সংযোগ বিষয়ক সমস্ত বিষয়সমূহ পৰীক্ষা কৰাৰ বাবে গঠন কৰা বিশেষ তদন্ত গোট SIT-য়ে আজি সন্ধিয়া 6 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই আজি দিছপুৰৰ সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ হাতত এই প্ৰতিবেদন দাখিল কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে SIT-ৰ প্ৰতিবেদন পৰীক্ষা কৰি চোৱাৰ পাছত এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বিৰতি, পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
বিটিআৰ আৰু 40টা সমষ্টিত অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া BTC নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তোলাৰ লগতে জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। তামোলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত BTC নিৰ্বাচনৰ ব্যয় সন্দৰ্ভত আজি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নিৰ্বাচনী পৰ্যবেক্ষকদ্বয় অতুল কুমাৰ শৰ্মা, খিৰিশ চন্দ্ৰ পেগু আৰু অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰে নিৰ্বাচনী ব্যয় সম্পৰ্কীয় নীতি নিয়মসমূহ ব্যাখ্যা কৰে। এই বৈঠকত জিলাখনৰ 5টা পৰিষদীয় সমষ্টি দৰঙাজুলি, নাগৰিজুলি, গয়বাৰী, শুক্লাই শ্বেৰফাং আৰু গোৰেশ্বৰৰ প্ৰতিনিধি আৰু গাণনিকসকল উপস্থিত থাকে। জিলাখনৰ নাগৰিজুলি পৰিষদীয় সমষ্টিত আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। BPF দলে আজি কোকৰাঝাৰত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ কাৰ্যালয় মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দলৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। জিলাখনত নিৰ্বাচনী তৎপৰতা সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰী।
22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া BTC নিৰ্বাচনৰ দিন ওচৰত হৈ অহাৰ লগে লগে BTRৰ অইন জিলাৰ লগতে কোকৰাঝাৰ জিলাতো ৰাজনৈতিক পৰিৱেশ উজ্জ্বল হৈ উঠিছে। ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰ কৰি তুলিছে। কোকৰাঝাৰ জিলাৰ 12টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দল ক্ৰমে UPPL, BPF আৰু BJP পাৰ্টীৰ লগতে কংগ্ৰেছ, GSP, APB ৰাজ্য দল, BPI আৰু নিৰ্দলীয় পাৰ্টীয়ে ব্যাপক ৰূপে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। 12টা সমষ্টিত মুঠ 100 গৰাকী পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতাত আছে। ইয়াৰ ভিতৰত গুমা সমষ্টিত সৰ্বাধিক 12 গৰাকী পাৰ্টী, পকিৰাগ্ৰামত 13 গৰাকী, পৰ্বজৰা, জমদুৱা আৰু চৰাইবিলত 9 গৰাকী, শ্ৰীৰামপুৰ আৰু কোচুগাঁৱত 8 গৰাকী, দতমা আৰু বকুংগুৰিত 7 গৰাকী, বনগাঁৱত 6 গৰাকী আৰু দেৱৰগাঁও আৰু চাৰাকাটি সমষ্টিত 5 গৰাকী পাৰ্টী প্ৰতিদ্বন্দ্বিতাত আছে। নিৰ্বাচন সুষ্ঠুভাৱে সম্পূৰ্ণ কৰাৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে প্ৰস্তুত।
আসন্ন BTC নিৰ্বাচনৰ বাবে ওদালগুৰি জিলাত 20 ছেপ্টেম্বৰৰ পুৱা 4 বজাৰ পৰা 22 ছেপ্টেম্বৰৰ বিয়লি 4 বজালৈ আৰু 26 ছেপ্টেম্বৰৰ ভোটগণনাৰ দিনটোত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত কোনো ব্যক্তি বা দলে মাদক দ্ৰব্য মজুত কৰা, বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ কৰা হৈছে। চিৰাং জিলাৰ 7টা পৰিষদীয় সমষ্টিত ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাইছে। জিলাখনৰ 7টা সমষ্টিৰ ভিতৰত 3টাত BJPয়ে প্ৰাৰ্থিত্ব দিছে। অহা 12 ছেপ্টেম্বৰত মানস শ্বেৰফাং সমষ্টিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ সমৰ্থনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱাৰ কথা। ৰাজ্যিক নিৰ্বাচন আয়োগে BTC নিৰ্বাচনৰ বাবে ওজৰ আপত্তি নিষ্পত্তি পৰ্টেল মুকলি কৰিছে। জনসাধাৰণে আদৰ্শ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনাৰ সম্পৰ্কে ফটো অথবা ভিডিঅ' প্ৰমাণসহ এই পৰ্টেলযোগে অভিযোগ দাখিল কৰিব পাৰিব আৰু অভিযোগৰ স্থিতি সন্দৰ্ভত জানিব পাৰিব। অসম চৰকাৰে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ত পৰ্যায়ক্ৰমে সকলো শাখা মুকলি কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বৰপেটা জিলাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ নতুন ভৱন আৰু এখন তোৰণ মুকলি কৰি দি এটা অনুষ্ঠানত দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ সাম্প্ৰতিক সময়ৰ চাহিদা অনুসৰি পুথিগত শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষাৰে ছাত্ৰ ছাত্ৰীসকলক 21শ শতিকাৰ উপযোগী হোৱাকৈ নিজক গঢ় দিবলৈ আহ্বান জনায়। এই লক্ষ্য আগত ৰাখি প্ৰতিখন মহাবিদ্যালয়ত বিজ্ঞান, কলা, বাণিজ্য আৰু বৃত্তিমুখী শাখা মুকলি কৰা হ'ব বুলি তেওঁ কয়। ৰাজ্যত ঔদ্যোগিকীকৰণৰ জৰিয়তে নিয়োগ সৃষ্টিত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু মহিলা উদ্যমিতা আঁচনিৰ প্ৰসংগ উল্লেখ কৰে। ৰাজ্যত শিক্ষাবৰ্ষ সলনি কৰাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়টো পৰীক্ষা কৰাৰ বাবে এখন সমিতি গঠন কৰি দিয়া হৈছে।
লুইতৰ পাৰৰ পৰা মিছিছিপিৰ পাৰলৈকে, সাধাৰণ জনতাৰ সংগ্ৰামৰ পৰা বিশ্বমানৱৰ সংকল্পলৈকে তেওঁৰ গীতে সীমাৰ পৰিধি ভাঙি আশাৰ শিখা প্ৰজ্বলন কৰিলে। তেওঁই আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। খানাপাৰাত সুধা কণ্ঠৰ জন্মশতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি অসম চৰকাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছে, য'ত অহা 13 ছেপ্টেম্বৰত মুখ্য অতিথিৰ ৰূপেৰে শোভাবৰ্ধন কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। লগতে উপস্থিত থাকিব মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আহক আমি এই আৱেগিক আৰু সোণসেৰীয়া যাত্ৰাৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
পৰৱৰ্তী বাতৰি শুনক পূৰ্ণিমাৰ পৰা।
শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক্ষণত অৰ্থাৎ অহা 22-23 ছেপ্টেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নুমলীগড়ত এই কথা ঘোষণা কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক সোণালী ঘোষেও কিছুদিন পূৰ্বে এই বিষয়ে প্ৰকাশ কৰিছিল। সঞ্চালকগৰাকীয়ে উদ্যানখনৰ ভিতৰৰ বাট পথৰ মেৰামতিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু শীঘ্ৰেই পৰ্যটকৰ বাবে মুকলি কৰা হ'ব বুলি উল্লেখ কৰিছিল। শিলচৰৰ 306 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰথম পৰ্যায়ৰ এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে 399 কোটি 30 লাখ টকাৰ নিবিদা জাৰি কৰা হৈছে। শিলচৰ চহৰৰ ট্ৰাংক ৰোডৰ পৰা ৰাঙীৰখাৰী পইণ্টলৈ এই কৰিডৰ নিৰ্মাণ কৰা হ'ব। নিবিদা দাখিলৰ অন্তিম দিন 7 অক্টোবৰ ধাৰ্য কৰা হৈছে। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে এই পদক্ষেপৰ ফলত শিলচৰৰ যানজট বহু পৰিমাণে হ্ৰাস পাব আৰু যাতায়াত ব্যৱস্থা সুচল হ'ব। নগৰীয়া আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে শিলচৰক আধুনিক চহৰলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে। ধুবুৰী আৰু ফুলবাৰীৰ মাজৰ যাতায়াতৰ সময় হ্ৰাস কৰাৰ বাবে দক্ষিণ শালমাৰাৰ চেবলতাৰীত আজি ব্ৰহ্মপুত্ৰৰ পাৰত এটা নতুন ফেৰীঘাট মুকলি কৰা হয়। এই ঘাটেৰে যাত্ৰীসকলে মাত্ৰ এঘণ্টাৰ ভিতৰতে ফুলবাৰীৰ পৰা ধুবুৰীলৈ যাব পাৰিব। ফেকামাৰী খণ্ড উন্নয়ন বিষয়া বাবধনালীয়ে এই নতুন ফেৰীঘাটটো মুকলি কৰে। ধুবুৰীলৈ প্ৰতিদিনে যাতায়াত কৰা জিলাখনৰ ব্যৱসায়ী তথা অন্যান্য লোকসকল এই ঘাটৰ জৰিয়তে উপকৃত হ'ব বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। শিৱসাগৰৰ যোগান বিভাগত আজি তদাৰকী আৰু দুৰ্নীতি নিবাৰণী শাখাই অভিযান চলাই উৎকোচ লোৱা অৱস্থাত বিভাগৰ অধীক্ষক নাগুইব খানক কৰায়ত্ত কৰে। দুৰ্নীতি নিবাৰণী শাখাৰ 12 জনীয়া এটা দলে বিষয়াগৰাকীক উৎকোচ লোৱা অৱস্থাত হাতেলুটে ধৰা পেলায়। বৰ্তমান দলটোৱে বিষয়াগৰাকীক তেওঁৰ কাৰ্যালয়তে সোধা পোছা কৰি আছে। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আয়োজক দেশ সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ UAEৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গ্ৰুপেৰ এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। ইপিনে আবুধাবিত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আফগানিস্তানে হংকঙক 94 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। চৰাইদেউ জিলাৰ লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী কবি দীপ্তি সন্দিকৈ ৰাজকোঁৱৰৰ আজি বিয়লি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 69 বছৰ। 1956 চনত যোৰহাট জিলাৰ মেলেং চাহ বাগিচাত জন্মগ্ৰহণ কৰা প্ৰয়াত সন্দিকৈ লাকুৱা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী, শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ কুহি ৰামধেনুৰ লগতে কেইবাটাও অনুষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। ঐতিহ্যৰ সোঁৱৰণ শীৰ্ষক স্বৰচিত কবিতা পুথিৰ স্ৰষ্টা প্ৰয়াত সন্দিকৈ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ অংশকালীন বাৰ্তা সম্পাদক পূজা ৰাজকুমাৰীৰ মাতৃ। শিলচৰৰ পৰা প্ৰকাশিত সাময়িক প্ৰসংগ কাকতৰ জ্যেষ্ঠ সাংবাদিক গুৱাহাটীৰ ভেটাপাৰা নিবাসী কুন্তল চক্ৰৱৰ্তীৰ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 54 বছৰ। প্ৰয়াত চক্ৰৱৰ্তীয়ে প্ৰান্তজ্যোতি, সময়প্ৰবাহ, যোগশংখ আদি কাকতত সাংবাদিকতা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া অসম ভ্ৰমণৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নুমলীগড়ত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ। প্ৰধানমন্ত্ৰীৰ অহা 13 ছেপ্টেম্বৰত আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা 3খন এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ। বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। ৰাজ্যিক নিৰ্বাচন আয়োগৰ আজি ওজৰ আপত্তি নিষ্পত্তি পৰ্টেল মুকলি। ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়তে পৰ্যায়ক্ৰমে সকলো শাখা মুকলি কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত UAEৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।